এই ৰিচেপচন ঘৰে দিয়া উপজিলা কোষৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলক শুভেচ্ছা জনোৱাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰী প্ৰশাসনৰ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসক ফলপ্ৰসূ কৰাৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। বৰ্তমান চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ উন্নয়নে বিশেষ মাত্ৰা লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নাগৰিকৰ সৈতে সঘনাই মত বিনিময় কৰি তেওঁলোকৰ সহ অভিযোগসমূহক গুৰুত্ব দিবলৈ আহ্বান জনায়। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ্বৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে। ইয়াৰ অধীনত মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। তদুপৰি হোষ্টেল আৰু মহিলা নিৰ্ধাৰিত দক্ষতা কাৰ্যসূচীৰ জৰিয়তে মহিলাৰ কৰ্মশক্তিৰ অংশগ্ৰহণত উৎসাহ যোগোৱা হৈছে। পৰ্যটন খণ্ডত মহিলাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ পৰ্যটন নীতি আৰু পৰ্যটন মিত্ৰ আঁচনি লোৱা হৈছে। তদুপৰি গ্ৰাম্য জীৱিকাৰ সুবিধা বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছনৰ অধীনত 90 লাখৰো অধিক আত্মসহায়ক গোটত 10 কোটি মহিলাক সংগঠিত কৰা হৈছে। একেদৰে নাৰী শক্তিক উপকৃত কৰা আঁচনিৰ বাবে এই বছৰৰ বাজেটত 3 লাখ কোটি টকা আবণ্টন দিয়া হৈছে। এতিয়ালৈকে 11 লাখ 90 লাখ কোটি দিহে প্ৰধানমন্ত্ৰীৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰিছে। আনহাতে 2,35,000 আত্মসহায়ক গোটৰ 26 লাখ সদস্যক সহায় কৰিবলৈ 5,000 কোটি টকা মূল্যৰ বেংকৰ ঋণ মুকলি কৰা হৈছে। মহিলা উদ্যোগী সবলীকৰণৰ বাবে মুদ্ৰা ঋণৰ সীমা 10 লাখ টকাৰ পৰা 20 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে মহিলাৰ বাবে গৃহ মালিকী স্বত্ব আৰু মৰ্যাদা নিশ্চিত কৰিবলৈ 3 কোটি অতিৰিক্ত ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাসকলৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰি কয় যে শিক্ষা, উদ্যমিতা, কৃষি প্ৰযুক্তি আৰু অন্য পদক্ষেপৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ মহিলাসকলৰ সবলীকৰণৰ বাবে দায়বদ্ধ। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কালি মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এখন দিন সম্পূৰ্ণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানৰ অংশ লৈ অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু সাংবাদিক সঞ্জীৱ কলিতাই কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ একতা দিনত দেশৰ পথ, পৰিবহণ, কৃষক ৰাইজৰ উন্নয়ন, যুৱ প্ৰজন্ম, মহিলা, অনুসূচিত জাতি জনজাতিৰ উন্নয়নৰ উপৰি 3খন নতুন ফৌজদাৰী আইন কাৰ্যকৰীকৰণৰ দ্বাৰা যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হৈছে। তদুপৰি অসমৰ জাহিৰগাঁৱত চেমিকণ্ডাক্টৰ প্ৰকল্পৰ দ্বাৰা ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলে অহা 10 বছৰত উদ্যোগিক ক্ষেত্ৰত অভূতপূৰ্ব ৰূপান্তৰ প্ৰত্যক্ষ কৰিব বুলি উল্লেখ কৰে। ৰাজ্যত বৰ্ধিত তাপমাত্ৰা তথা উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি বড়োলেণ্ডৰ সকলো ব্যক্তিগত, চৰকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী আজিৰে পৰা সালসলনিৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা 7:30 বজাৰ পৰা 11 বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী 7:30 বজাৰ পৰা 11:30 বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা 7:30 বজাৰ পৰা দিনৰ 12 বজালৈ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি সকলো শিক্ষানুষ্ঠানকে পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণীকোঠাৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিদ্যালয় প্ৰাংগণত উপযুক্ত খোৱা পানীৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য সা সুবিধাসমূহ সুনিশ্চিত কৰিবলৈও নিৰ্দেশনাটোত কোৱা হৈছে। যোৰহাটৰ নতুন আয়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ কৰা জয় শিৱানীৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি এখন কৰ্মচাৰী সভা অনুষ্ঠিত কৰা হয়। জিলাখনত চলি থকা উন্নয়নমূলক কাম কাজসমূহৰ পৰ্যালোচনা কৰাৰ লগতে জিলাখনৰ বিভিন্ন দিশৰ বিষয়ে নৱনিযুক্ত আয়ুক্তক অৱগত কৰা হয়। সভাখনত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া কৰ্মচাৰীও উপস্থিত থাকে। মাজুলীৰ জিলা সুৰক্ষা কাৰ্যালয়ৰ উদ্যোগত কালি গড়মূৰৰ বংশী গোপাল নাট্য মন্দিৰত শিশু সুৰক্ষা বিষয় সম্পৰ্কত জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত জিলাখনত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 71গৰাকী শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকি প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি আত্মসমৰ্পণকাৰী এন ডি এফ বিৰ সদস্যসকলৰ সৈতে লোকসভা ভৱনত এখন বৈঠকত মিলিত হয়। এই বৈঠকত সংস্থাপন আৰু অৰ্থনৈতিক বিকাশৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়। বৈঠকত উগ্ৰপন্থী সংগঠনটোৰ আত্মসমৰ্পণকাৰী সদস্যসকলক স্বনিৰ্ভৰশীল কৰি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ আনমাৰি গুৱাহাটী 781003 এই ঠিকনালৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 140 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দৃঢ় পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 27 ছেপ্টেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজৰ এআইআৰ মোবাইল এপযোগে 29 ছেপ্টেম্বৰ দিনৰ 11 বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ কৰাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষাটোৰো প্ৰচাৰ কৰিব। চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ভাৰত বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত জয় নিশ্চিত কৰিবলৈ আজি খেলৰ চতুৰ্থ দিনা ভাৰতক আৰু 6টা উইকেটৰ প্ৰয়োজন। আজি পুৱা 9:30 বজাত দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ হ'ব। কালি খেলৰ তৃতীয় দিনৰ খেল সমাপ্ত হোৱাৰ সময়লৈকে বাংলাদেশে 38 অভাৰ 2টা বলত 4টা উইকেট হেৰুৱাই 158 ৰাণ কৰিছিল। শ্ৰোতাসকলে অটৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি সমূহ অনুভৱ আগবঢ়াইছে প্ৰণীতা দেৱীয়ে।
উৰ্জমুখী তাপমাত্ৰাই ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰাত প্ৰভাৱ পেলোৱাৰ বাতৰি। অসমীয়া প্ৰতিদিন কাকতে উৎকট গৰমে ধৰিছে ৰাজ্য। লক্ষীমপুৰত হিটষ্ট্ৰোক মহিলাসহ তিনিগৰাকীৰ মৃত্যু হোৱাৰ বাবে প্ৰথম বিস্তাৰ প্ৰকাশ কৰিছে। আম আদমী পাৰ্টীৰ নেত্ৰী অজিতে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ বাতৰিত দৈনিক অসম কাকতিৰ প্ৰথম বিস্তাৰ গুৰুত্ব সহকাৰে স্থান দিছে। মণিপুৰ ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ কৰা উগ্ৰপন্থীয়ে ভয়াৱহ আক্ৰমণ চলাব পাৰে বুলি চোৰাংচোৱাৰ দায়িত্ব লাভ কৰাৰ পাছত সেনা সতৰ্কৰ বাতৰিত নিয়মীয় বাৰ্তা কাকতখনে মুখ্য বাতৰিত স্থান দিছে। স্থিৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হোৱাৰ বাতৰিত দা চেণ্টিনেল আৰু বিভিন্ন জনভূমিৰ কাকতে গুৰুত্ব সহকাৰে স্থান দিছে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আধাৰ নম্বৰৰে 12টা সংখ্যাৰ অটোমেটিক পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰী লিপক এটা আৰ্হি প্ৰদান কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে ৰাজ্যৰ চৰকাৰী ব্যক্তিগত সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 12 অংকযুক্ত পৰিচয় পত্ৰ স্কুলীয়া শিক্ষাৰ্থীৰ বাবে আপাৰ আৰ্হি শিবিৰৰে মুখ্য বাতৰিত প্ৰকাশ কৰিছে। অনলাইন ট্ৰেইনিং প্ৰবঞ্চনৰ সৈতে জড়িত টিভিছ ছাত্ৰমালিক দীপাংকৰ বৰ্মৰ আত্মগোপনৰ পৰিপ্ৰেক্ষিতত তেওঁৰ পিতৃ মাতৃ আৰু চৰকাৰী একাউণ্টত মানুহৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি এটা বাতৰি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। অসম অলিম্পিক সন্থাৰ আজি হ'বলগীয়া নিৰ্বাচন সংক্ৰান্তীয় বাতৰি দৈনিক অগ্ৰগতি কাকতিয়ে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। চীনৰ ৰাজ্যমাৰীত সংঘটিত দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত দুজন অভিযুক্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাতৰি জ্যেষ্ঠ নিৰ্বাচন কাকতিয়ে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ উত্তৰ বহীৰ ফটোকপি অনলাইনযোগে আবেদন কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। চি টেট পৰীক্ষা 1 ডিচেম্বৰৰ পৰিৱৰ্তে 18 ডিচেম্বৰত হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। ৰাজ্যপাল লক্ষ্মী প্ৰসাদ আচাৰ্যৰ ধুবুৰীত 13টা চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ। ৰাজ্য চৰকাৰে গঠন কৰিবলগীয়া 8 উপজিলাৰ প্ৰথম পৰ্যায়ৰ কেম্পাছ 2 অক্টোবৰ